পনেরো নম্বৰ ফুটুবা। আব্ৰাহামে লোটে উদ্ধাৰ গৈয়ে লোটে যি জাগানত আল চি নগৰ মাঞ্চলৈ আ একান ৰাজ্য মাঞ্চলৈ যুদ্ধ বাচি আল অন্য ৰাজ্য মানত্যুনে চি সদম নগৰান পৰাজয় গৈ নাই চি নগৰ মাঞ্চ লগে লোটে চিৰি তা গ মাঞ্চনে বন্দী গৈ নাই নিয়নৈ। আব্ৰাহামে চিয়া শুনি নাই তা তিনিশ আধাৰ জন সৈন্য লৈ নাই যুদ্ধ গৈ নাই লোটে চিৰি তা মানত্যুন আৰু তা ধন সম্পত্তি আনি উদ্ধাৰ গৈয়ে শত্ৰুনে পৰাজয় গৈ নাই তাৰ জগনে গদ ফিৰ্তন তগন চালাম দেশৰ আশা নাঙানলৰে মলকিছেট লৈ দেগা উয়ন ই ফুটুবাছত চি ৰাজা বা দেগত সেয়া বাজাৰি আব্ৰাহামে চিৰে তা মানত্যুনে ৰুটি চিৰে আঙুৰ ফল ৰদ দিনাই উচি দুৱাইয়ে চি ৰাজাবাই আব্ৰাহামে বত্তা দিয়ে ই ৰাজাবা সত্যবান ঈশ্বৰে কৰা সুনিত্য আ তা কৰা দৈত্য আ ঈশ্বৰ সব সময় কুচি ৰাগাইবা চাইৰ আব্ৰাহাম অ মলকি চেদক ৰাজাই চালাংগৈ নাই গম গম বৈ যুগত যিয়ে আব্ৰাহামে সদুম নগৰ মাঞ্চুৱে ৰাজাই চিৰি যুদ্ধত উদ্ধাৰ গৈ নাই চি সদুম নগৰ ৰাজা বাই আব্ৰাহামে বক্সিত গবা খাইছা চায়ে কিন্তু আব্ৰাহামে তাতোন কিছু নলয় নলয়ৰে কাৰণা নলৰে চি ৰাজা বা চিৰি তা মানত্যুন বচঙালাক আমাৰতোন খাৰাপ মাঞ্চ দক্ষিয়া গৈ নাই চলানা উচিত নহয় ই খাৰাপ মাঞ্চুনে চুদু ধ্বংস চিৰি মৰণ পত্তান দাগি আনন আমা প্ৰভু যীশু দুখীয়া মলকিছেদক ৰাজা আল আমাৰতোন ইদিকীয়া মাঞ্চুৱে সন্মান আ ইদিকীয়া মাঞ্চু লৈ চলাফেৰা গোৱানা গম ইটা চলানা পত্তানি অলৰে স্বৰ্গত যাবা জাঙাল ইদিকীয়া মানুহ ঈশ্বৰতোন জানি চাইৰাক জানি পাইৰাক।